গুড মৰ্ণিং ষ্টুডেণ্টছ, আমি ক্লাছিকেল ৰিয়েলিজিমটো কৰি আছোঁ, মৰ্গেনথৰ ক্লাছিকেল ৰিয়েলিজিমটো। তোমালোকে হয়তো লাষ্ট ক্লাছখিনি শুনিছা আৰু নিশ্চয় বুজি পাইছা বুলি মই ভাবিছোঁ। গতিকে মই ক্লাছিকেল ৰিয়েলিজিমৰে অলপমান বাকী আছে, সেইখিনি মই কৰাই ল'ম বুলি ভাবিছোঁ। গতিকে মন দি শুনিবা মই কি কি কওঁ। ঠিক আছে, মানে মৰ্গেনথৰ যোনটো ক্লাছিকেল ৰিয়েলিজিম আছিলে তাত তেওঁ কি কৈছিলে, তাত তেওঁ ছটা প্ৰিন্সিপল দিছিলে। ছটা প্ৰিন্সিপল মই অলৰেডি তোমালোকক কৈছোঁ। আৰু তেওঁ কি কৰিছিলে, বিশ্বাস কৰিছিলে যে পৰিয়ালৰ পৰা ৰাষ্ট্ৰলৈ সকলো সংগঠনে আনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিচাৰে। ঠিক আছে, পৰিয়াল এটাত কি হয়, ইটো মানুহে সিটো মানুহৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিচাৰে, হয় নহয়? আৰু কেতিয়াবা কি হয়, এনেবোৰ কাৰণতে এটা পৰিয়ালৰ মাজত সংঘৰ্ষৰো সৃষ্টি হ'ব পাৰে। মানে কি হয়, ইটোৰ ওপৰত সিটোৰ প্ৰভাৱ বিস্তাৰ কি হয়, মানে জোখতকৈ বেছি হৈ গ'লেই কি হয়, সংঘৰ্ষৰ সৃষ্টি হ'ব পাৰে। ঠিক তেনেদৰে কি হয়, ৰাষ্ট্ৰটো কি হয়, ৰাষ্ট্ৰৰ ক্ষেত্ৰত এখন ৰাষ্ট্ৰয়ো আন এখন ৰাষ্ট্ৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰি থাকে। সেইদৰে আভ্যন্তৰীণ আৰু বৈদেশিক ৰাজনীতিতো ক্ষমতা প্ৰয়োগৰ চেষ্টা দেখা যায়। গতিকে কি হয়, যিহেতু মানে কি হয়, ৰাষ্ট্ৰৰ সকলো সংগঠনে ইটোৱে সিটোৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰি থাকে। সেইকাৰণে কি হয়, আভ্যন্তৰীণ আৰু বৈদেশিক ৰাজনীতিতো ক্ষমতা প্ৰয়োগৰ মানে চেষ্টাটো দেখা পোৱা যায়। আভ্যন্তৰীণভাৱেও থাকে ক্ষমতা প্ৰয়োগৰ চেষ্টাটো, আৰু বৈদেশিক ৰাজনীতিটো থাকে। মানে কি হয়, আভ্যন্তৰীণ বিষয়টো কি হয়, কেন্দ্ৰীয় সংগঠন থকাৰ কাৰণে ইয়াত বৈপ্লৱিক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাথাকে। কিন্তু ক্ষমতা প্ৰয়োগত বাধা দিয়াৰ উদ্দেশ্যে বৈদেশিক বিষয়ত ৰাষ্ট্ৰৰ নিচিনা কোনো সংগঠন নাই। অৰ্থাৎ কি হৈছিলে, মৰ্গেনথৰ মতে কি হয়, প্ৰত্যেক ৰাজনৈতিক কাৰ্যৰ উদ্দেশ্য হৈছে ক্ষমতা সংৰক্ষণ কৰা আৰু ক্ষমতা বৃদ্ধি কৰা আৰু ক্ষমতা প্ৰয়োগ কৰা। গতিকে মৰ্গেনথৰ কি কৈছিলে যে প্ৰত্যেক ৰাজনৈতিক মানে কি হয় কাৰ্যৰ উদ্দেশ্য হৈছে যে ক্ষমতা সংৰক্ষণ কৰা, পাৱাৰটো, ঠিক আছে, পাৱাৰটো সংৰক্ষণ কৰা মানে প্ৰিজাৰ্ভ কৰি ৰখা। তাৰপিছত কি হৈছে, পাৱাৰটো বৃদ্ধি কৰিবলৈ চেষ্টা কৰা, মানে পাৱাৰ কেনেকৈ বেছি কৰিব পাৰি তাৰ চেষ্টা কৰা, আৰু সেই পাৱাৰটো যে পালে, মানে পাৱাৰটো প্ৰিজাৰ্ভ কৰিলে, তাৰপিছত পাৱাৰটো ইনক্ৰিজ কৰিলে, তাৰপিছত কি হয়, পাৱাৰটো কেনেকৈ কাৰ ওপৰত মানে মানে কাৰ ওপৰত পাৱাৰটো কি কৰিব পাৰে, প্ৰয়োগ কৰিব পাৰে, সেইটোৰ কি হয়, মানে সেইটোৱে ৰাজনৈতিক কাৰ্যবিলাকৰ উদ্দেশ্য হয়, মানে একৰ্ডিং টু মৰ্গেনথ। ঠিক আছে, এই তিনিওটাক স্থিতাৱস্থা বাহাল ৰখা নীতি, পলিচি অফ ষ্টেটাছ কিউ, সম্প্ৰসাৰণবাদী নীতি আৰু সন্মান ৰক্ষাৰ নীতি হিচাপে অভিহিত কৰিব পাৰি। স্থিতাৱস্থা বাহাল ৰখা নীতিয়ে ক্ষমতাৰ বিতৰণৰ বিষয়ত পৰিৱৰ্তনক সমৰ্থন কৰাকৈ স্থিতাৱস্থা ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়ে। এই যিটো মানে স্থিতাৱস্থা বাহাল ৰখা নীতি আছে, সেই নীতিটোৱে কি কৰে, সেইটোক পলিচি অফ ষ্টেটাছ কিউ বুলি কয়। সেইটোৱে কি কৰে, ক্ষমতাৰ বিতৰণৰ বিষয়ত মানে কি হয়, পৰিৱৰ্তনটো নিবিচাৰে, সদায় মানে কি হয়, স্থিতাৱস্থাত থকাটোৱে বিচাৰে, একে থকাটোৱে বিচাৰে। ঠিক আছে, সম্প্ৰসাৰণবাদী নীতি, যোনটো মানে পলিচি অফ ইম্পেৰিয়েলিজিম হয়, সেইটোৱে কি বিচাৰে, ক্ষমতাৰ সম্পৰ্কৰ পৰিৱৰ্তন কৰি অধিক ক্ষমতা লাভৰ ওপৰত গুৰুত্ব দিয়ে। মানে যোনটো ইম্পেৰিয়েলিজিম পলিচি হয়, সেইটোৱে কি কৰে, ক্ষমতাটো সম্পৰ্কটো পৰিৱৰ্তন কৰিবলৈ বিচাৰে আৰু অধিক ক্ষমতা লাভৰ ওপৰত গুৰুত্ব দিয়ে। আৰু সন্মান ৰক্ষাৰ নীতি মানে যোনটো পলিচি অফ প্ৰেষ্টিজ সেইটোৱে কি কৰে ক্ষমতাৰ প্ৰয়োগৰ ওপৰত গুৰুত্ব দিয়ে। এই মাত্ৰ যে কৈ গ'লোঁ যোনখিনি মৰ্গেনথৰ মতে কি আছিলে ৰাজনৈতিক কাৰ্যৰ উদ্দেশ্যই আছিলে ক্ষমতা সংৰক্ষণ কৰা, তাৰপিছত কি আছিলে বৃদ্ধি কৰা আৰু প্ৰয়োগ কৰা। এই যে আছিলে সেইকেইটাই মানে ৰিলেট কৰে এই পলিচিকেইটাৰ ওপৰ লগত মানে ৰিলেট হয়। ঠিক আছে, বুজি পাইছা? মৰ্গেনথৈ কি কৈছিলে যে বৈদেশিক নীতি যেতিয়া ৰচনা কৰা হয় তেতিয়া কি হয় জাতীয় স্বাৰ্থ ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া উচিত। আৰু জাতীয় স্বাৰ্থই কি বুজায় সেই বিষয়ত তেওঁ বিস্তৃত ব্যাখ্যা আগবঢ়োৱা নাই, তথাপিও তেওঁ জাতীয় স্বাৰ্থ ৰক্ষাৰ ওপৰত গুৰুত্ব দিছিলে। তেওঁৰ মতে পৰিৱেশৰ ওপৰতহে জাতীয় স্বাৰ্থ নিৰ্ভৰ কৰে, মানে যোনটো এনভাইৰনমেণ্ট থাকে সেইটোৰ ওপৰতহে কি হয় জাতীয় স্বাৰ্থটো নিৰ্ভৰ কৰে। মৰ্গেনথৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ ধাৰণাত নৈতিকতাৰ স্থান নোহোৱা নহয়। অৱশ্যে সাৰ্বজনীন নীতিতকৈ তেওঁ জাতীয় স্বাৰ্থ ৰক্ষাৰ ওপৰত বেছি গুৰুত্ব দিয়ে। তেওঁৰ মতে ৰাজনীতিবিদসকলে ব্যক্তিগত আদৰ্শ কাৰ্যকৰী কৰাৰ পৰিৱৰ্তে জাতীয় স্বাৰ্থ ৰক্ষাৰ কাৰণে চৰকাৰী কৰ্তব্য পালন কৰাৰ ওপৰতহে গুৰুত্ব দিয়া উচিত। তেওঁ কি কৈছিলে যে ৰাজনীতিবিদসকলে ব্যক্তিগত আদৰ্শ কাৰ্যকৰী কৰাত কিমানে কি কৰিব লাগে, জাতীয় স্বাৰ্থ ৰক্ষাৰ কাৰণে চৰকাৰী কৰ্তব্য পালন কৰাতহে গুৰুত্ব দিব লাগে। ঠিক আছে, মানে তেওঁ যোনটো মানে ব্যক্তিগত স্বাৰ্থ আছিলে সেইটোতকৈ কি কৰিছিলে জাতীয় স্বাৰ্থৰ ওপৰত গুৰুত্ব দিছিলে, মানে মেইন পইণ্ট সেইটো। সকলো ৰাষ্ট্ৰই জাতীয় স্বাৰ্থ ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়া উচিত। অৱশ্যে সকলো ৰাষ্ট্ৰই জাতীয় স্বাৰ্থ ৰক্ষাৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত শান্তি প্ৰতিষ্ঠাত বাধাৰ সৃষ্টি হোৱাটো স্বাভাৱিক। সেয়েহে শান্তি প্ৰতিষ্ঠাৰ প্ৰসংগত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে তেওঁ উল্লেখ কৰিছে। তেওঁ কি কৈছিলে যে জাতীয় স্বাৰ্থৰ ওপৰত গুৰুত্ব দিয়া উচিত, আৰু জাতীয় স্বাৰ্থৰ ওপৰত গুৰুত্ব দিবলৈ গ'লে কি হয় মানে শান্তি বিঘ্নিত হোৱাটো মানে মানে ডাঙৰ হেৰি হৈ পৰে, শান্তিটো বিঘ্নিত হয় দেশ এখনৰ মাজত। গতিকে কি হয় শান্তি প্ৰতিষ্ঠাৰ প্ৰসংগত আন্তঃৰাষ্ট্ৰীয় সম্পৰ্কৰ বিষয়ে তেওঁ উল্লেখ কৰিছে। তেওঁৰ মতে শান্তি প্ৰতিষ্ঠাৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক তিনি ধৰণে চেষ্টা কৰা হয়। তিনি ধৰণৰ চেষ্টা হৈছে সীমাবদ্ধতাৰ জৰিয়তে শান্তি প্ৰতিষ্ঠা কৰা, পিচ থ্ৰু লিমিটেশ্যনছ, মানে তেওঁ যিহেতু শান্তি প্ৰতিষ্ঠাও বিচাৰিছে জাতীয় স্বাৰ্থ ৰক্ষাৰ লগতে, গতিকে শান্তি প্ৰতিষ্ঠাৰ কাৰণেতো কিবা কৰিব লাগিব, গতিকে কি কৰিব লাগিব যে কেনেকৈ শান্তি প্ৰতিষ্ঠা কৰিব লাগিব, সীমাবদ্ধতাৰ জৰিয়তে শান্তি প্ৰতিষ্ঠিত কৰিব লাগিব, সেইটোক কোৱা হয় পিচ থ্ৰু লিমিটেশ্যনছ। তাৰপিছত এটা হৈছে সামূহিক নিৰাপত্তা, এটা হৈছে পৰিৱৰ্তনৰ জৰিয়তে শান্তি প্ৰতিষ্ঠা কৰা, আৰু সেইটো হৈছে পিচ থ্ৰু ট্ৰান্সফৰ্মেশ্যন, আৰু আন এটা হৈছে মীমাংসাৰ জৰিয়তে শান্তি প্ৰতিষ্ঠা কৰা, সেইটো হৈছে পিচ থ্ৰু একমডেশ্যন। অ'কে, এটা হৈছে লিমিটেশ্যন, এটা হৈছে ট্ৰান্সফৰ্মেশ্যন, আৰু এটা হৈছে একমডেশ্যন। সেইকেইটাৰ জৰিয়তে শান্তি প্ৰতিষ্ঠা কৰাটোৰ ওপৰত গুৰুত্ব দিছিলে। তাৰপিছত ইয়াৰ ভিতৰত মানে যোনটো প্ৰথমবিধ আছিলে অৰ্থাৎ সীমাবদ্ধতাৰ জৰিয়তে শান্তি প্ৰতিষ্ঠাত নিৰস্ত্ৰীকৰণ ডিজাৰ্মামেণ্ট, সামূহিক নিৰাপত্তা কালেক্টিভ ছিকিউৰিটি, ন্যায়িক মীমাংসা জুডিচিয়েল ছেটেলমেণ্ট, শান্তিপূৰ্ণ পৰিৱৰ্তন পিচফুল চেঞ্জ আৰু আন্তৰ্জাতিক চৰকাৰ আদিক অন্তৰ্ভুক্ত কৰা হয়। ঠিক আছে, সেইখিনিৰ ভিতৰত কি কি পৰিব, মানে যোনটো প্ৰথমটো আছিলে পিচ থ্ৰু লিমিটেশ্যন, তাত পৰিব ডিজাৰ্মামেণ্ট মানে নিৰস্ত্ৰীকৰণ, ডিজাৰ্মামেণ্টত কোনো ধৰণৰ মানে কি হ'ব, আৰ্মছ এণ্ড আৰ্মামেণ্টছ ইউজ নহ'ব। তাৰপিছত সামূহিক নিৰাপত্তা মানে কালেক্টিভ ছিকিউৰিটি, ন্যায়িক নিৰাপত্তা, জুডিচিয়েল ছেটেলমেণ্ট, শান্তিপূৰ্ণ পৰিৱৰ্তন পিচফুল চেঞ্জ আৰু আন্তৰ্জাতিক চৰকাৰ আদিক অন্তৰ্ভুক্ত কৰা হয়। আৰু মানে যোনটো আছিলে পিচ থ্ৰু ট্ৰান্সফৰ্মেশ্যন, সেইটোত কি হয়, পৰিৱৰ্তনৰ জৰিয়তে শান্তি প্ৰতিষ্ঠাত কূটনীতিক, ডিপ্ল'মেচি, শুনিছা তোমালোকে নিশ্চয় কূটনীতি, অন্তৰ্ভুক্ত কৰা হয়, ঠিক আছে। আৰু যোনটো আছিলে পিচ থ্ৰু একমডেশ্যন, মীমাংসাৰ জৰিয়তে শান্তি প্ৰতিষ্ঠিত কৰা, সেইটোত কি হয়, শান্তি প্ৰতিষ্ঠাত বিশ্বৰাষ্ট্ৰৰ মানে ৱাল ষ্টেটৰ সৃষ্টিক অন্তৰ্ভুক্ত কৰা হয়। আৰু কি হয়, নিৰস্ত্ৰীকৰণ আৰু অস্ত্ৰ শস্ত্ৰ নিয়ন্ত্ৰণৰ বিষয়ত মৰ্গেণ্টই কি কৰিছিলে, নিজৰ ধাৰণা প্ৰকাশ কৰিছিল। তেওঁৰ মতে অস্ত্ৰপাতি থকাৰ কাৰণেই মানুহে যুদ্ধত অৱতীৰ্ণ নহয়, অস্ত্ৰপাতি থকাৰ কাৰণে তেওঁলোকে যুদ্ধত অৱতীৰ্ণ হোৱাটো উচিত বুলি বিবেচনা কৰে। সেয়েহে নিৰস্ত্ৰীকৰণৰ কাৰণে ৰাজনৈতিক সমস্যাৰ গ্ৰহণযোগ্য সিদ্ধান্তত উপনীত হোৱাটো তেওঁ উচিত বুলি বিবেচনা কৰে। তেওঁ কি কৰি ভাবিছিলে যে নিৰস্ত্ৰীকৰণৰ কাৰণে ৰাজনৈতিক সমস্যাৰ গ্ৰহণযোগ্য সিদ্ধান্ত উপনীত হোৱাটো তেওঁ মানে উচিত বুলি ভাবিছিলে। সেইদৰে আক্ৰমণকাৰীৰ কৈ বেছি শক্তি নাথাকিলে সামূহিক নিৰাপত্তা ব্যৱস্থাও কাৰ্যকৰী নহ'ব বুলি তেওঁ বিশ্বাস কৰে। তেওঁ কি বুলি কৈছিলে, যদি আক্ৰমণকাৰীতকৈ শক্তি বেছি নাথাকে, যোনে আক্ৰমণ কৰে তাহাঁততকৈ যদি শক্তি বেছি নাথাকে, তেতিয়া কি হয়, সামূহিক নিৰাপত্তা থাকিলেও মানে সেই ব্যৱস্থাটো কাৰ্যকৰী নহয়, ন্যায়িক মীমাংসায়ো সমস্যা সমাধানত সহায় নকৰে, কিয়নো দেশসমূহৰ মাজত সৃষ্টি হোৱা বিবাদ ৰাজনৈতিকহে, ন্যায়িক নহয়, ঠিক আছে। শান্তিপূৰ্ণ উপায়েও যুদ্ধ বন্ধ কৰাটো সম্ভৱ নহয়, বিশ্বৰাষ্ট্ৰ অবিহনে স্থায়ী শান্তি প্ৰতিষ্ঠা কৰাটো সম্ভৱ নহয়, কিন্তু বিশ্বৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাও সহজ নহয়, ঠিক আছে। তেওঁ কি কৈছিলে যে ন্যায়িক ব্যৱস্থাৰ জৰিয়তেও কি নহয়, মানে যুদ্ধটো কি কৰাটো সম্ভৱ নহয়, মীমাংসা কৰাটো সম্ভৱ নহয়, কাৰণ মানে যোনবোৰ যুদ্ধ হয় সেইবোৰ কি হয়, ৰাজনৈতিক কাৰণতহে হয়, ন্যায়িক নহয়, আৰু শান্তিপূৰ্ণ উপায়েৰেও বন্ধ কৰাটো সম্ভৱ নহয়, আৰু বিশ্বৰাষ্ট্ৰ নহ'লে কি হয়, মানে শান্তি প্ৰতিষ্ঠাটো সম্ভৱ নহয়, কিন্তু বিশ্বৰাষ্ট্ৰ এখন প্ৰতিষ্ঠা কৰাটো সহজ নহয়। সেয়েহে মৰ্গেণ্টই কূটনীতিৰ ওপৰতহে বিশেষ গুৰুত্ব দিছে, মানে ডিপ্ল'মেচিৰ ওপৰত বিশেষ গুৰুত্ব দিছে। তেওঁৰ মতে কূটনৈতিক উপায়েৰে সংঘৰ্ষ সীমিত কৰিব পাৰি আৰু ইয়ে বিশ্বৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাটোত সহায় কৰিব পাৰে, ঠিক আছে। মানে মৰ্গেণ্টৰ মতে, মৰ্গেণ্টৰ যোনটো ক্লাছিকেল ৰিয়েলিজিম সেইটো হৈছে এইখিনিয়ে, কিন্তু তেওঁৰ ক্লাছিকেল ৰিয়েলিজিমৰ কি হয়, মানে কিছুমান অন্য অন্য মানে যোনবোৰ পলিটিকেল থিয়ৰিষ্ট আছিলে তেওঁলোকে কিছুমান সমালোচনা কৰিছে, গতিকে তেওঁৰ সমালোচনাখিনিও খুবেই ইম্পৰ্টেণ্ট হয়, তেওঁৰ ক্লাছিকেল ৰিয়েলিজিমৰ সমালোচনাখিনি, গতিকে সেইখিনি অলপমান কৈ দিছোঁ। Despite being so popular, this principles of Morgenthau's realist theory are widely criticized. ঠিক আছে, তেওঁৰ মানে যোনবোৰ প্ৰিন্সিপল আছিলে সেইবোৰ বহুতেই পপুলাৰ আছিলে, ৱৰ্ল্ডত পপুলাৰ আছিলে, তথাপিও কি হৈছিলে, তেওঁৰ মানে প্ৰিন্সিপলখিনিৰ সমালোচনা তথাপিও আছিলে। জে এণ্ড Tickner, a feminist international relation theorist, has criticized this principle as nothing but a masculine interpretation of international politics. Okay, this is very important criticism of মৰ্গেনথোছ ক্লাছিকেল ৰিয়েলিজম, জেন টিকনাৰ, a feminist international relation theorist has criticized the principle this principle as nothing but a masculine interpretation of international politics. According to her, Morgenthau completely ignores the cooperative behavior of state, which is also equally significant along with the power politics. Besides, along with the real politics, there is also striving for justice, rule and peace in international politics, which Morgenthau tends to ignore. Okay, তেওঁ কি কৈছিলে যে এণ্টিকনাৰে কি কৈছিলে sorry, অলপ ৰৈ গ'ল, মোৰ কল এটা আহিছিলে. টিকনাৰে কি কৰিছিলে, অকল